এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আশাকৰ্মী আৰু আশা নিৰীক্ষকসকলৰ মাননি বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, বৰাক উপত্যকাৰ আৰ্থসামাজিক আৰু কৌশলগত দিশসমূহৰ আলোচনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী বিধায়কৰ সৈতে বৈঠকত অংশগ্ৰহণ, ৰাজ্য প্ৰশাসনত গুৰুত্বপূৰ্ণ সালসলনি, কেইবাখনো জিলাৰ নতুন উপায়ুক্ত। উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সালসলনি, আৰু AFC এছিয়ান কাপৰ কোৱালিফায়াৰত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দল হংকঙৰ হাতত 1-0 গ'লত পৰাস্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যিক মন্ত্ৰীসভাই আশাকৰ্মী আৰু আশা নিৰীক্ষকসকলৰ মাননি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি 1 অক্টোবৰৰ পৰা আশাকৰ্মীসকলে 4,000 আৰু আশা নিৰীক্ষকসকলে 10,200 টকা মাহেকীয়া মাননি লাভ কৰিব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আশাকৰ্মী আৰু আশা নিৰীক্ষকসকলৰ উদগনিমূলক ধনৰাশি বৃদ্ধিৰ কথা প্ৰকাশ কৰে।
ষ্টেট কেবিনেটে হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট স্বাস্থ্যৰ কল্যাণ বিভাগৰ অন্তৰ্গত থকা আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰৰ ফিক্সড ৰিমিউনেৰেশ্যন বৃদ্ধি কৰিছে। আগত আশা কৰ্মীয়ে 3,000 টকা পাইছিলে, আজি ষ্টেট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 500 টকা বৃদ্ধি কৰিব আৰু ষ্টেট গভৰ্ণমেণ্ট অফ আছাম 500 টকা বৃদ্ধি কৰিব। অৰ্থাৎ টোটেল 1,000 টকা আশা কৰ্মীৰ ফিক্সড যিটো ৰিমিউনেৰেশ্যন আছিলে তাত বৃদ্ধি পাব। অৰ্থাৎ 3,000 টকাৰ পৰা 4,000 টকালৈ এই ফিক্সড ৰিমিউনেৰেশ্যন বৃদ্ধি হ'ব। আশা ছুপাৰভাইজাৰৰো যিটো মাননি আছে তাত বৃদ্ধি কৰা হৈছে। বৰ্তমান 2,675 জনী আশা ছুপাৰভাইজাৰ আছে, তেখেতসকলে ফিক্স অনৰেৰিয়াম যিটো আমি কওঁ মানধন 9,000 টকাকে পাই আছিলে। আশা ছুপাৰভাইজাৰজনীয়ে 10,200 টকা 1 অক্টোবৰ 2025 পৰা আৰম্ভ হ'ব।
মন্ত্ৰীসভাই লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত 1,011টা অব্যক্তিগত ন্যায়িক অনুষ্ঠানৰ সপক্ষে নিষ্পত্তিৰে হোৱা ভূমি আবণ্টনত অনুমোদন জনায়। তদুপৰি 146টা চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, কাৰ্যালয়, স্বাস্থ্য প্ৰতিষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ আৰু অন্যান্য চৰকাৰী আন্তঃগাঁথনি প্ৰকল্পৰ বাবে চৰকাৰী ভূমি আবণ্টনতো মন্ত্ৰীসভাই অনুমোদন দিয়ে। মন্ত্ৰীসভাই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ নাম সলনি কৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়। বৰাক উপত্যকাৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী, বিধায়ক তথা বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকাৰ আৰ্থসামাজিক আৰু কৌশলগত দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ সামগ্ৰিক বিকাশৰ বাবে উমৈহতীয়া উন্নয়ন লক্ষ্যৰ পোষকতা কৰে। তেওঁ লগতে বৰাক উপত্যকাত চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বৰ্তমান ৰাজ্য চৰকাৰে বৰাক উপত্যকাৰ 3 জিলাৰ জনসাধাৰণক সমানে উপকৃত কৰিব পৰাৰ পৰিকল্পনাৰ কথা চিন্তা চৰ্চা কৰি আছে। বৰাক উপত্যকাৰ জনসাধাৰণ, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে চৰকাৰে দিল্লীৰ লগতে কলকাতাতো বৰাক উপত্যকা ভৱন স্থাপনৰ বাবে পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে উপত্যকাটোৰ জিলাকেইখনৰ সকলো অসামৰিক চিকিৎসালয়ত MRI সুবিধা আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিয়ে। ৰাজ্যৰ প্ৰশাসনত গুৰুত্বপূৰ্ণ সালসলনি ঘটোৱা হৈছে। ৰাজ্য চৰকাৰে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি কেইবাখনো জিলাত নতুন আয়ুক্ত নিয়োগ কৰা হৈছে। নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাক ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিবলৈ বদলি কৰা হৈছে আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব নিবেদন দাস পাটোৱাৰীক জিলাখনৰ আয়ুক্ত হিচাপে নিয়োগ কৰা হৈছে। গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীক মুখ্যমন্ত্ৰীৰ সচিব পদলৈ বদলি কৰা হৈছে। নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ শাহক বদলি কৰি দেৱাশীষ শৰ্মাক নগাঁৱৰ জিলা আয়ুক্তৰ দায়িত্ব দিয়া হৈছে। একেদৰে শ্ৰমিক কল্যাণ বিভাগৰ যুটীয়া সচিব অনামিকা তিৱাৰীক মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সালসলনি কৰা হৈছে। এই অনুসৰি বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে। বিদ্যালয়সমূহৰ পৰিদৰ্শকে কালি এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰত অথবা চাহ পৰা স্থানত অনুষ্ঠিত কৰা হৈছে। তদুপৰি ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত থকা সময়ছোৱাত পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো নিশ্চিত কৰাৰ বাবে বিদ্যালয়ৰ প্ৰাংগণত খোৱা পানীৰ সুবিধা নিশ্চিত কৰিবলৈ নিৰ্দেশটোত উল্লেখ কৰা হৈছে। বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত যাতে ভালদৰে বতাহ চলাচল কৰিব পাৰে আৰু সকলো বৈদ্যুতিক ফেন কাৰ্যক্ষম হৈ থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দিল্লীত ৰেলৱে বৰ্ডৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ যোৱা 5 জুনৰ পৰা সন্ধানহীন হৈ থকা ৰশ্মিতা হোজাই নামৰ 26 বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ কালি উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাৰ এখন নদীৰ পাৰত উদ্ধাৰ কৰা হয়। হাৰিয়ানাৰ পৰা অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰা ৰশ্মিতাই গুৱাহাটীত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু যোৱা 4 জুনত ৰেলৱে বৰ্ডৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে দিল্লীলৈ গৈছিল বুলি হাফলঙৰ পৰা আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। ইতিমধ্যে শিৱপুৰী আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত 2 যুৱকক গ্ৰেপ্তাৰ কৰিছে। সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাছাই অসম চৰকাৰক যুৱতীগৰাকীৰ মৃতদেহ হাফলঙলৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনাইছে। ডিমাচাও আৰক্ষীয়ে প্ৰকাশ কৰা মতে মৃত যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অসম চৰকাৰে উত্তৰাখণ্ড চৰকাৰৰ সৈতে যোগাযোগ কৰি আছে। কামাখ্যা মন্দিৰত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মহাযোগ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত কালি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীদাসে দেশী বিদেশী অগণন ভক্তৰ সমাগম হ'বলগীয়া অম্বুবাচী মহাযোগ শৃংখলাবদ্ধভাৱে পৰিচালনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। অম্বুবাচী মহাযোগত অংশগ্ৰহণ কৰিবলৈ অহা ভক্তসকলৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰীদাসে কয় যে এই সমগ্ৰ বিষয়টো আলোচনাৰ বাবে কামাখ্যা মন্দিৰৰ 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত দল সংগঠনসমূহক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।
অম্বুবাচীত আমি এটা নতুন কথা এটা ভাবিছোঁ, মই নাজানো কিমানবোৰ সফল হওঁ। আমি আজি কামাখ্যা মন্দিৰৰ দাঁতি কাষৰে যিমানবোৰ প্ৰায় 3 কিলোমিটাৰ ৰেডিয়াছৰ যিমান সংগঠন আছে সেই সংগঠনসমূহক আমি নিমন্ত্ৰণ দিছোঁ। যেতিয়া ভক্তসকলে আহে তেওঁলোকেতো আধ্যাত্মিক ওপৰত তেওঁলোকে অহা কামটো কৰে, কিন্তু বাহিৰত অসমৰ হৈ পেলাই মাত লগা কোনো মানুহ নাথাকে। এতিয়া ধৰক ভিতৰত যিবোৰ ডিপাৰ্টমেণ্ট ৱাইজ মানুহবোৰ থাকে, কিন্তু এজে হ'ল ভক্তসকলক যাতে আমি অসমবাসী তৰফৰ পৰা যাতে সকলোকে একাষাৰ যাতে মুখৰ মাত লগাব পাৰোঁ তাৰ কাৰণে এটা নতুন কথা এটা আমি এবাৰ চিন্তা কৰিছোঁ। প্ৰায় 10 লাখতকৈ অধিক যিহেতু ভক্ত আহিব, গতিকে সেইসমূহ ভক্তকে যাতে এবাৰ মুখেৰে যাতে অসমৰ তৰফৰ পৰা স্বাগতম জনোৱা বুলি এবাৰ যাতে মুখেৰে মাত লগাব আমি যাতে পাৰোঁ। কাৰণ কিয়, আমাৰ অসমীয়া মানুহৰ এটা কথা আছে, কি খোৱালে কি নোখোৱালে ডাঙৰ কথা নহয়, মুখৰ মাত আশাৰ আমি অসমৰ মানুহে কিন্তু আমি খুব গুৰুত্ব সহকাৰে লওঁ। আৰু ঠিক তেনেকৈ ভাৰতৰ মানুহেও মুখৰ মাত আশাৰ গুৰুত্ব সহকাৰে লয়, যাৰ কাৰণে আজি গুৱাহাটীৰ মালিগাঁও বা কামাখ্যা বা ভূতনাথৰ নিবাসী যিমান সংগঠন আছে সেই সংগঠনক আমি মাতিছোঁ।
শ্ৰীদাসে এই সময়ছোৱাত সমদল উলিয়াই আধ্যাত্মিক পৰিৱেশ বিনষ্ট নকৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে অম্বুবাচী মহাযোগৰ সময়ত জোতা চেণ্ডেল পৰিধান কৰি মা কামাখ্যা মন্দিৰলৈ নাযাবলৈও ৰাইজক আহান জনায়। অম্বুবাচীৰ সময়ত কোনোধৰণৰ VIP পাছৰ কোনো ব্যৱস্থা নাথাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লখিমপুৰ জিলা প্ৰশাসন, জলসম্পদ বিভাগ আৰু NHPCৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ বান পৰিস্থিতিৰ লগতে বান আৰু খহনীয়া নিয়ন্ত্ৰণ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে জনাইছে যে সোৱণশিৰি নদীৰ ভাটিখণ্ডত ভীমপৰা, ঘুনাহুটি আৰু পূব তেলাহী পঞ্চায়তত ৰাজ্য চৰকাৰৰ অধীনত 56 কোটি টকা আৰু NHPCৰ অধীনত 209 কোটি টকা অনুমোদন দিয়া হৈছে। অহা 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত কামসমূহ সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে লগতে ধেমাজি জিলাত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত 623 গৰাকী দিব্যাংগ হিতাধিকাৰীৰ মাজত 3,533 বিধ সা সঁজুলি বিতৰণ কৰে। ভাৰতীয় কৃত্ৰিম অংগ উৎপাদন নিগমৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত সামাজিক অধিকাৰিতা শিবিৰত অংশগ্ৰহণ কৰি ডাঃ পেগুৱে কয় যে নিজৰ অক্ষমতাৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ পৰিৱৰ্তে সক্ষম দিশসমূহত মনোনিৱেশ কৰিলে সফলতা লাভ কৰিব পাৰি। সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজিৰ শিতানত চৰকাৰৰ সংস্কাৰমূলক নীতি আৰু পদক্ষেপে কিদৰে প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন সহজ, অধিক সুৰক্ষিত আৰু অধিক মৰ্যাদাপূৰ্ণ কৰি তুলিছে সেই সন্দৰ্ভত আলোকপাত কৰা হৈছে। বিগত দশকত মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন উন্নত কৰাত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। গৃহ নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি ডিজিটেল সেৱা পৰ্যন্ত চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ জীৱন সহজ আৰু অধিক সুৰক্ষিত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চহৰাঞ্চলত 1,16,00,000ৰো অধিক গৃহৰ অনুমোদন জনোৱা হৈছে আৰু কমেও 93,00,000 গৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। একেদৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা পুঁজি সম্বলিত স্বাস্থ্য বীমা আঁচনি হিচাপে পৰিগণিত হৈছে। দেশত সম্প্ৰতি 6,815 লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। বৰ্তমানলৈকে 7,644গৰাকী কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। কোভিডত দিল্লী, ঝাৰখণ্ড আৰু কেৰালাত এজনকৈ লোকৰ মৃত্যু হৈছে। অৱশ্যে এই লোককেইজন শ্বাস প্ৰশ্বাসজনিত সমস্যা, উচ্চ ৰক্তচাপ, নিউমনিয়াকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত আছিল বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কোভিডৰ এই নতুন প্ৰকাৰক লৈ ভীতিগ্ৰস্ত নহবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। ইপিনে মণিপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাৰ কথা ৰাজ্যখনৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে সদৰি কৰিছে। মণিপুৰ স্বাস্থ্য সেৱা সঞ্চালক ডাঃ চেম্বো গোলমে আকাশবাণীৰ বাতৰি বিভাগক এই সন্দৰ্ভত কয় যে সম্প্ৰতি ইম্ফলত এটা ভাড়াঘৰত বাস কৰা বিষ্ণুপুৰ জিলাৰ ছাত্ৰীগৰাকীৰ দেহত কোভিডৰ সংক্ৰমণ চিনাক্ত কৰা হয়। সঞ্চালকগৰাকীয়ে কোভিডৰ প্ৰতিৰোধৰ বাবে মণিপুৰ চৰকাৰ সম্পূৰ্ণৰূপে সাজু আছে বুলি উল্লেখ কৰি জনসাধাৰণক ভীতিগ্ৰস্ত নহবলৈ এই ক্ষেত্ৰত থকা নীতি নিৰ্দেশনাসমূহ মানি চলিবলৈ আহান জনায়। বৰপেটা জিলাৰ কান্দাপাৰা গাঁৱত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত 6গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। গাঁওখনৰ আফজল ৰহমান নামৰ এজন ব্যক্তিৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। 3টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়। বিদ্যুতৰ বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। আহত ব্যক্তিসকলক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰা হৈছে। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
মোদী চৰকাৰৰ 11 বছৰ সংকল্পৰ পৰা সিদ্ধিলৈ শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে কালি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উন্নয়নক নতুন দিগন্তলৈ লৈ গ'ল আৰু 2014ৰ পূৰ্বৰ অসমৰ লগত 2025ৰ অসমৰ আকাশ পাতাল পাৰ্থক্য আছে। এই বাতৰিটোক অসমীয়া খবৰ, দৈনিক অগ্ৰদূত, দৈনিক অসম কাকতকে ধৰি প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা ন্যাসৰ এখন প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ শেষত ভাৰতৰ মুঠ জনসংখ্যা 146 কোটি হ'ব আৰু ভাৰতে ইতিমধ্যে চীনক পিছ পেলাই বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশত পৰিগণিত হৈছে। এই বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য টাইমছ অফ ইণ্ডিয়া কাকততো বাতৰিটোক গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। অষ্ট্ৰিয়াৰ গ্ৰেছ চহৰত কালি এখন বিদ্যালয়ত সংঘটিত এটা গুলীচালনাৰ ঘটনাত 10জন নিহত হোৱাৰ লগতে আন 12জন আহত হোৱাৰ বাতৰিটো দৈনিক জনমভূমী কাকতত প্ৰকাশ কৰা হৈছে। দেশ কঁপাই যোৱা ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ নন তথ্য পোহৰলৈ আহিছে। 20,00,000 টকাৰ বিনিময়ত অভিযুক্ত সোনম ৰঘুবংশীয়ে স্বামীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি এটা বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। একেটা ঘটনাৰে জড়িত সকলো আটকাধীন অভিযুক্তক আজি মেঘালয় আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাব। এই বাতৰিটোৱে দি চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসম কেবিনেটে আশাকৰ্মী আৰু নিৰীক্ষকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনোৱা বাতৰিটো অন্যান্য কাকতসমূহৰ লগতে দ্য আছাম ট্ৰিবিউন কাকতৰো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে।
খেলৰ বাতৰি। AFC এছিয়ান কাপত কালি সন্ধিয়া কলুনত অনুষ্ঠিত এখন কোৱালিফায়াৰ মেচত আয়োজক হংকঙৰ হাতত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দলটো 0-1 গ'লত পৰাস্ত হয়। খেলখনত 94 মিনিটত হংকঙৰ ষ্টেফান পেৰেইৰাই এটা গ'ল দি দলটোৰ জয় নিশ্চিত কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে গৰমৰ প্ৰকোপ আজিও অব্যাহত থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আশাকৰ্মী আৰু আশা নিৰীক্ষকসকলৰ মাননি বৃদ্ধি কৰাৰ বাবে ৰাজ্য মন্ত্ৰীসভাৰ সিদ্ধান্ত। বৰাক উপত্যকাৰ আৰ্থসামাজিক আৰু কৌশলগত দিশসমূহৰ আলোচনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী বিধায়কৰ সৈতে বৈঠকত অংশগ্ৰহণ। ৰাজ্য প্ৰশাসনত গুৰুত্বপূৰ্ণ সাল সলনি, কেইবাখনো জিলাৰ নতুন আয়ুক্ত। আৰু AFC এছিয়ান কাপৰ কোৱালিফায়াৰত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দল হংকঙৰ হাতত 0-1 গ'লত পৰাস্ত। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:10 বজাত মুখ্য বাতৰি।